এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে 2025-26 বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেটক শাসক পক্ষৰ আদৰণি, বিৰোধীৰ প্ৰতিক্ৰিয়া, মহাকাশত অসমৰ বাবে নিজাকৈ কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিবলৈ বাজেটত সিদ্ধান্ত, কাছাৰ আৰক্ষী আৰু মাদক দ্ৰব্য বিৰোধী বিভাগৰ কাছাৰত বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য জব্দ, সমাগত দৌল উৎসৱৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন, ফাকুৱাৰ সময়ত যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিশেষ ৰেলৰ চলাচল, আৰু 70 সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতাত উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাত কালি দাখিল হোৱা 2025-26 বিত্তীয় বৰ্ষৰ বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। শাসনাধিষ্ঠিত বিজেপিৰ লগতে মিত্ৰ দল অসম গণ পৰিষদে বাজেটখনক জনমুখী আখ্যা দিছে। বাজেটখনে জনসাধাৰণৰ জীৱন যাত্ৰা সহজ কৰি ৰাজ্যখনৰ উন্নয়নক নতুন গতি দিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি এখন সংবাদমেল সম্বোধন কৰি কয় যে 2015 চনৰ পৰা ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন ৰাষ্ট্ৰীয় মুঠ ঘৰুৱা উৎপাদনৰ তুলনাত বৃদ্ধি পাইছে। দাখিল কৰা বাজেট অনুসৰি অসম কম পৰিমাণে ঋণ গ্ৰহণ কৰা দেশৰ 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে এখন জনমুখী বাজেট উত্থাপন কৰাৰ বাবে বিত্তমন্ত্ৰীগৰাকীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মিত্ৰ দল অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই এই বাজেট সন্দৰ্ভত এইদৰে কয়।
এই বাজেটত কোনেও আঙুলিয়াব নোৱাৰে যে নিৰ্বাচনৰ কাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে এনেধৰণৰ বাজেট কৰিছে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি। কাৰণ মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে আৰু তাৰ বাবে আগুৱাই যোৱাৰ এখন সুস্থ ছবি, এটা সুস্থ পৰিকল্পনা ইয়াত স্পষ্ট হৈ পৰিছে।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এইবাৰৰ বাজেটখন আশানুৰূপ হোৱা নাই বুলি মত প্ৰকাশ কৰে। তেওঁ বাজেটখন জনমুখী নে নিৰ্বাচনমুখী বুলিও প্ৰশ্ন উত্থাপন কৰে। চৰকাৰে হিতাধিকাৰীৰ সৃষ্টিত গুৰুত্ব দিয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰি শ্ৰীশইকীয়াই পূৰ্বৰ বাজেটৰ বহু প্ৰতিশ্ৰুতি এতিয়াও পূৰণ হোৱা নাই বুলি অভিযোগ তোলে।
বাজেট উত্থাপন কৰিলে আমি কৈছিলোঁ যে বলদেৱ মহন্তৰ মই কবিতাটো অকণমান পঢ়িবলৈ চাইছিলোঁ, সুখ নাই চিৰৰ ধৰুৱাৰ, এনেকুৱা ধৰণৰ কথাখিনি আমাৰ অসমৰ যে জনগণৰ কিবা সুখ শান্তি দিব পাৰিব এই বাজেটৰ যোগেদি মোৰ বিশ্বাস নহয়। আৰু গোটেইখন নিৰ্বাচনৰ কাৰণে বাজেট বুলি ক'লে এটা বছৰৰ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে যিটো খৰচ কৰা হ'ব সেইটো কয়। এতিয়া তাতে পঢ়ি যাওঁতে কৈছে অক্টোবৰ মাহৰ পৰা আমুকটো দিম, মে' মাহৰ পৰা আমুকটো দিম। এতিয়া মে' মাহত কিয় দিবলৈ যায়? মে' মাহত দিবলৈ যাব, পঞ্চায়তৰ নিৰ্বাচনটো এপ্ৰিলত পাৰ কৰি লওক আৰু এই টোপাই থাকিব। আমাৰ যে বৰষুণ পদূলি যে কি কয় পানী যে আমি বৰশীবালে যে টোপাব লাগে যে কোনে খুটিব, এই চবকে খুটাব বিচাৰিব মানে বিজেপিক ভোট দিবলৈ।
ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এই বাজেটখনক নিৰ্বাচনমুখী বাজেট বুলি অভিহিত কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ হ্ৰাস পোৱা বুলি অভিযোগ তোলে। উল্লেখযোগ্য যে অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে কালি 2025-26 বিত্তীয় বৰ্ষৰ বাবে 1,55,428.75 কোটি সাধাৰণ বাজেট উত্থাপন কৰে। বাজেটত 2024-25 বৰ্ষৰ 6 মাৰ্চ পৰ্যন্ত প্ৰকৃত ব্যয়ৰ ওপৰত কৰা পূৰ্বানুমান অনুসৰি মুঠ ব্যয় 1,41,529 কোটি ধাৰ্য কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে এইবাৰৰ বাজেটত ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয় তৃতীয় পৰ্যায়ৰ বাবে প্ৰায় 5,000 কোটি ধাৰ্য কৰা হৈছে। এই আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 18 লাখৰ পৰা পৰৱৰ্তী বিত্তীয় বছৰৰ শেষলৈ 37.2 লাখলৈ বৃদ্ধি কৰা হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। বিধৱা পেঞ্চনৰ হিতাধিকাৰীৰ সংখ্যাও পূৰ্বৰ 28 লাখৰ পৰা 37,20,000লৈ বৃদ্ধি কৰা হ'ব। বাজেটত ৰেচন কাৰ্ডৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো পৰিয়াললৈ মাহে 1 কিলোগ্ৰামকৈ ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ যোগান ধৰাৰ বাবে প্ৰস্তাৱ লোৱা হৈছে। মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীলৈ ঋণৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কালি কয় যে এই আঁচনিখন অহা 1 এপ্ৰিলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিহালী বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে মুকলি কৰিব। নিযুত মইনা আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া ছাত্ৰীৰ সংখ্যা 4,20,000লৈ বৃদ্ধি হ'ব বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তদুপৰি মহাকাশত অসমে নিজাকৈ কৃত্ৰিম উপগ্ৰহ স্থাপনৰ বাবে বাজেটত লোৱা প্ৰস্তাৱ সন্দৰ্ভত কালি বিত্তমন্ত্ৰীয়ে সদৰি কৰে। ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্ৰদান কেন্দ্ৰৰ সহযোগত আৰ্থ সামাজিক প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য আৰু অবিৰত তথ্যৰ সৰবৰাহ নিশ্চিত কৰাৰ বাবে অসমে আছাম ছেট নামৰ এই কৃত্ৰিম উপগ্ৰহ সংস্থাপন কৰিবলৈ বিচাৰিছে। বাজেট ভাষণৰ পাছত বিত্তমন্ত্ৰীগৰাকীৰ সৈতে এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে।
আমাৰ নিজৰ ভৌগোলিক সীমাবদ্ধতাৰ ভিতৰত আমাৰ যদি এটা ছেটেলাইট থাকে, প্ৰতিদিনে যদি ছেটেলাইটটো কৰিমগঞ্জৰ ফালে গৈ থাকে, শ্ৰীভূমিৰ ফালে যায়, মানকাছাৰৰ ফালে যায়, বিদেশী আহিলে আপুনি গম পাব যদি প্রতিদিনাই স্যাটেলাইটটো ঘুরি ফুরে, বানপানী অহার আগতে নদীত অরুণাচলত নদীর পানিটো স্যাটেলাইটে বহুদিন আগতে দেখা পাব। সেইকাৰণে আমি অসমৰ এটা নিজৰ কৃত্ৰিম উপগ্ৰহ এটা আমি লঞ্চ কৰিব খুজিছো ইছৰোৰ লগত কথা পাতি। আৰম্ভিক আলোচনা হৈছে, কিন্তু বাজেটত যিহেতু ইটো ইট উইল কষ্ট এৰাউণ্ড 450 to 500 crores, আমি বাজেট প্ৰভিজন কৰিছো আৰু এই বছৰত আমি সেই দিশত আগুৱাই যাম।
অসমীয়া চলচ্চিত্ৰ, সাহিত্য, লোকসংগীত আৰু তথ্যচিত্ৰকে ধৰি বিভিন্ন সমল সংৰক্ষণ কৰিবলৈ ৰাজ্য চৰকাৰে নিজাকৈ অটিটি প্লেটফৰ্ম মুকলি কৰিব বুলিও বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত প্ৰকাশ কৰে। কোনো ধৰণৰ অতিৰিক্ত কৰ আৰোপ নকৰাকৈ 620 কোটি 27 লাখ টকাৰ খাতি বাজেটখন বিধানসভাত দাখিল কৰি শ্ৰীমতী নেওগে কালি কয় যে 2023-24 বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন 19% আৰু জনমূৰিয়াই 18% বৃদ্ধি পাইছে। এখন ন পৃষ্ঠাৰ এই বাজেটখনেই হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ 5 বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট। বিকশিত অসমৰ লক্ষ্য পূৰণৰ উদ্দেশ্যে কৃষক, দৰিদ্ৰ শ্ৰেণী, যুৱ প্ৰজন্ম আৰু মহিলা সবলীকৰণৰ দৰে বিষয়সমূহত এই বাজেটত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। অসম চৰকাৰে সৃষ্টিশীল, বিজ্ঞানসন্মত আৰু শৈক্ষিক বিষয়ৰ লেখাৰে বৰঙণি আগবঢ়োৱা ৰাজ্যখনৰ 1000 গৰাকী যুৱ লেখকলৈ 25,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব। কালি বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট ভাষণত এই বিষয়ে প্ৰকাশ কৰি কয় যে ৰাজ্য চৰকাৰে চলিত বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। এই অনুসৰি সাহিত্য চৰ্চা আৰু গ্ৰন্থ সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তদুপৰি অসম প্ৰকাশন পৰিষদৰ অনুমোদন মৰ্মে গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ জিলা সদৰৰ বাবে 5 লাখ টকাকৈ আৰু সম জিলা সদৰৰ বাবে 2.5 লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে বাজেটত প্ৰস্তাৱ দিয়া হৈছে। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক যোৱা 20 ফেব্ৰুৱাৰীত চামগুৰিত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত 2 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি অসম বিধানসভাত ৰাজ্যৰ গৃহ বিভাগে এই তথ্য প্ৰকাশ কৰে। এই ঘটনাত 22 জন অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। সাংসদগৰাকীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰূপহীহাট থানাত 3টা গোচৰ ৰুজু কৰা হৈছিল। কাছাৰ আৰক্ষী আৰু মাদক দ্ৰব্য বিৰোধী বিভাগে অভিযান চলাই যোৱা নিশা 98,000 নিচাযুক্ত টেবলেটৰ লগতে নগদ 3,50,000 টকা জব্দ কৰে। জব্দ কৰা নিচাযুক্ত টেবলেটখিনিৰ মূল্য 30 কোটি টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। কাছাৰৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত চন্দ্ৰপুৰ দ্বিতীয় খণ্ডৰ কাকমাৰা অঞ্চলত আৰক্ষীয়ে অভিযান চলাই এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে এনে সামগ্ৰী সৰবৰাহকাৰীকো আটক কৰিবলৈ সমৰ্থ হয়। বিশ্বনাথ জিলাৰ লেহুগাঁওতো যোৱা নিশা 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 1 জন সৰবৰাহকাৰীক আটক কৰা হয়। শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্তত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই 4জন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ দেশখনলৈ উভতাই পঠিয়াই। আটক কৰা বাংলাদেশী কেইজন আব্দুল কবিৰ, বধিউৰ ৰহমান, মহম্মদ তয়ুব আৰু আব্দুল কালাম বুলি জানিব পৰা গৈছে। সমাগত দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন চলিছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌল উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। বৰপেটা সত্ৰত পৰহিলৈৰ পৰা 4দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। পৰহিলৈ গোন্ধ যাত্ৰা, 14 আৰু 15 মাৰ্চত ভৰ দৌল আৰু 16 মাৰ্চত সত্ৰ চৌহদত সুৱেৰী বা ফাকুৱা উদযাপন কৰা হ'ব। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত পৰহিলৈৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। পৰহিলৈ সন্ধিয়া ব্ৰহ্মপুত্ৰৰ পাৰত মেষদাহ পৰ্বৰে উৎসৱৰ আৰম্ভণি হ'ব। 14 মাৰ্চত মহাপূজা, 15 আৰু 16 মাৰ্চত পৰম্পৰাগত পূজা অৰ্চনাৰ পাছত 17 মাৰ্চত শোভাযাত্ৰা কৰি গোসাঁইক দিহিং সত্ৰলৈ লৈ গৈ বৈদিক নিয়মেৰে পূজা কৰা হ'ব। ইয়াৰ পাছত ব্ৰহ্মপুত্ৰত স্নান কৰোৱাই গোসাঁইক পুনৰ স্থাপনাত স্থাপন কৰা হ'ব। গুৱাহাটী পূবৰণীয়াৰ শ্ৰীমন্ত নামঘৰৰ কলাকৃষ্টি কেন্দ্ৰত 3দিনীয়া কাৰ্যসূচীৰে পৰহিলৈৰ পৰা দৌল উৎসৱ উদযাপন কৰা হ'ব। একেদৰে আজাৰাৰ সমীপৰ গৰলতো 3দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। ৰঙিয়াৰ পিতাম্বৰ হাতবজালি গাঁৱৰ কুমাৰপাৰা বৰনামঘৰ প্ৰাংগণত পৰহিলৈৰ পৰা 4দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধৰ্মধ্বজা উত্তোলন, চাফাই অভিযান, টোপতধ্বনি, নাম প্ৰসংগকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বজালি জিলাৰ পাঠশালা বজাৰ সমিতিৰ উদ্যোগত পৰহিলৈৰ পৰা 4দিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। সমাগত হোলী আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ সময়ত যাত্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে মুঠ 30টা যাত্ৰাৰ বাবে বিশেষ ৰেল চলাচল কৰোৱাব। ইতিমধ্যে নাৰেংগী, গোৰখপুৰ জংচন নাৰেংগী, কাটিহাৰ, অমৃতসৰ, কাটিহাৰ, কামাখ্যা, আনন্দবিহাৰ টাৰ্মিনেল হৈ কামাখ্যা অভিমুখী ৰেলৰ লগতে মুঠ 26টা যাত্ৰাৰ বাবে বিশেষ ৰেলৰ চলাচলৰ বিষয়ে ৰেলৱে সূত্ৰই প্ৰকাশ কৰিছে। ইয়াৰ উপৰি ডিব্ৰুগড়ৰ পৰা জয়নগৰ হৈ পুনৰ ডিব্ৰুগড়ত উপস্থিত হ'বলগীয়া আৰু ডিব্ৰুগড়ৰ পৰা গোৰখপুৰলৈ যাত্ৰা কৰি পুনৰ ডিব্ৰুগড়লৈ আহিবলগীয়া 4টা যাত্ৰাৰ বাবে ৰেল চলাচল কৰোৱা হ'ব বুলি উত্তৰ পূব সীমান্ত ৰেলৱে সূত্ৰই প্ৰকাশ কৰিছে। চিৰাং জিলাৰ পানবাৰী থানাত কৰ্মৰত 2জন আৰক্ষী বিষয়াৰ বিৰুদ্ধে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। পানবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল বিশ্বাসক ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে উপ পৰিদৰ্শক শ্যামল বড়োক পানবাৰী থানাৰ পৰা শাস্তিমূলকভাৱে বদলি কৰা হৈছে। উল্লেখযোগ্য যে আৰক্ষী বিষয়া দুজনৰ বিৰুদ্ধে উৎকোচ লৈ গোচৰ ৰুজু নকৰাৰ অভিযোগ উত্থাপন হোৱাত শীৰ্ষ আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত তদন্ত কৰি এই শাস্তিমূলক ব্যৱস্থা লৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্দিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
পৰিয়াল পৰিচয় পত্ৰ, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি, মহিলা আত্মসহায়ক গোটসমূহক সাহায্য প্ৰদান, চাহ শ্ৰমিক পৰিয়াললৈ বিত্তীয় সাহায্য, নামঘৰ আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠানলৈ সাহায্য, বিদ্যুৎ মাচুল হ্ৰাস, গাঁওবুঢ়াৰ পাৰিতোষিক বৃদ্ধি, জাগিৰোড আৰু পলাশবাৰী টাউনশ্বিপৰ বাবে 8,000 কোটি টকা নিৰ্ধাৰণ, শস্য নষ্টৰ ক্ষতিপূৰণ বৃদ্ধি, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, আবিলেখ আৰু মধুপুৰ সত্ৰলৈ আৰ্থিক অনুদান, BTC পৰিষদ আৰু বৰাক উপত্যকালৈ বিত্তীয় সাহায্য প্ৰদান, কাঁহ পিতল শিল্পলৈ GST ৰেহাই আদি ঘোষণাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে কালি বিধানসভাত অন্তিমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰে। বাজেট সন্দৰ্ভত বিভিন্ন দৃষ্টিকোণেৰে বিশ্লেষণ আগবঢ়াই আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। বাংলাদেশৰ চালচলন বানৰ আগজাননী পাবলৈ অসমে নিজাকৈ মহাকাশত উপগ্ৰহ স্থাপন কৰিব। এই উপগ্ৰহৰ জৰিয়তে পোৱা বতৰৰ আগলি বতৰা যোগে কৃষকসকলে কৃষিক্ষেত্ৰৰ বাবে 3 মাহ আগতে প্ৰস্তুতি চলাব পাৰিব। কালি দাখিল কৰা অসম বাজেটক দূৰদৰ্শী দৃষ্টিভংগীৰ প্ৰতিফলন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ কৰিছে। ৰাজ্যখনত 400ৰ পৰা 500খন প্ৰাথমিক বিদ্যালয় শিক্ষকবিহীনভাৱে চলি আছে। এই মন্তব্য অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীৰ। চলিত বাজেট অধিৱেশনত শিক্ষামন্ত্ৰীয়ে ৰাজ্যত শিক্ষকবিহীনভাৱে চলি থকা বিদ্যালয়ৰ ভুল তথ্য দাঙি ধৰা বুলিও প্ৰধান সম্পাদকগৰাকীয়ে অভিযোগ কৰিছে। এই সন্দৰ্ভত দৈনিক অসম কাকতে ৰাজ্যত এতিয়াও 400ৰ পৰা 500খন শিক্ষকবিহীন বিদ্যালয় শিৰোনামেৰে এটা বাতৰি প্ৰকাশ কৰিছে। হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা পুৰণি জিপচি গাড়ীবোৰ আঁতৰাই নতুন বাহন ব্যৱহাৰ কৰা হ'ব। একেদৰে হলৌ আৰু সোণালী বান্দৰৰ সংৰক্ষণৰ বাবে বিজ্ঞানসন্মত পদক্ষেপ ল'ব। এই বাতৰি দৈনিক জনভূমি কাকতৰ। ৰাজ্যত ভূমি ক্ৰয় বিক্ৰয় সন্দৰ্ভত অহা ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম প্ৰযোজ্য হ'ব। অসমৰ ৰাজহ খণ্ডত কেৱল খিলঞ্জীয়া লোকে ভূমি ক্ৰয় বিক্ৰয় কৰিব পাৰিব। ইয়াৰ বাবে ইণ্টাৰ ৰিলিজিয়ান লেণ্ড ট্ৰান্সফাৰ বিধেয়ক অনা হ'ব আৰু এই বিধেয়ক আইনত পৰিণত হলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বা অসম চৰকাৰে অনুমতি দিলেহে কোনো হিন্দু লোকে মুছলমানৰ ওচৰত মাটি বিক্ৰী কৰিব পাৰিব। এই বাতৰিটো আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। 1,00,000 নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি সফলভাৱে সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে মুঠ 74 বিভাগত 1,19,899 গৰাকী প্ৰাৰ্থীক চাকৰি দিবলৈ সমৰ্থ হৈছে। নতুনকৈ 40,697 পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত 2025 চনৰ অক্টোবৰত প্ৰতিজন বাছনিকৃত প্ৰাৰ্থীৰ নামসহ বিস্তাৰিত ৰূপত এখন পুস্তিকা প্ৰকাশ কৰা হ'ব বুলি বিত্তমন্ত্ৰী অজন্তা নেওগে কালি দাখিল কৰা বাজেটত উল্লেখ আছে। এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। ডিব্ৰুগড়ৰ ৰমাই চাহবাগিচাৰ 1 নম্বৰ ৰাজগড়ত ডাইনী সন্দেহত এগৰাকী মহিলাক শাৰীৰিক নিৰ্যাতন চলাই বুঢ়ীদিহিং নৈত উটুৱাই দিয়া হয়। অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে কেইবাজনো লোকক আটক কৰে। এই বাতৰিটো অসমীয়া খবৰ কাকতৰ লগতে আনবোৰ কাকতেও প্ৰকাশ কৰিছে। অসমৰ প্ৰখ্যাত চুফী সন্ত আজান পীৰে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ ৰাজ্যৰ থলুৱা ভাষাসমূহলৈ অনুবাদ কৰা হ'ব। এই বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে অসম চৰকাৰে অসমীয়া চলচ্চিত্ৰ, সাহিত্য, লোকসংগীত, তথ্যচিত্ৰ আদি সংৰক্ষণৰ বাবে নিজাকৈ OTT প্লেটফৰ্ম মুকলি কৰিব বুলি কৰা এটা ঘোষণাৰে বাতৰি প্ৰকাশ কৰিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ আহক।
সত্তৰ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত কালি জছফিল্ডত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই গ্লোবেল ফুটবল ক্লাবক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ৰেলৱে ক্ৰীড়া সন্থাৰ প্ৰাবিক খিচিঙক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। দ্বিতীয়খন ছেমিফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব শ্বিলং লাজং ফুটবল ক্লাবৰ মুখামুখি হ'ব। গুৱাহাটী কাহিলীপাৰা লক্ষ্মীনগৰ নিবাসী অসম চৰকাৰৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক মানিক চন্দ্ৰ শৰ্মা বৰদলৈৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 70 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ধূলিময় হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 19 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এক জাননী দিছে। অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে 2025-26 বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেটক শাসক পক্ষৰ আদৰণি, বিৰোধীৰ প্ৰতিক্ৰিয়া। মহাকাশত অসমৰ বাবে নিজাকৈ কৃত্ৰিম উপগ্ৰহ স্থাপন কৰিবলৈ বাজেটত সিদ্ধান্ত। সমাগত দৌল উৎসৱৰ বাবে ৰাজ্যজুৰি ব্যাপক আয়োজন। আৰু 70 সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত উত্তৰ পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।